يا أيها الناس إن كنتم في ريب من البعث فإنا خلقناكم من تراب ثم من نطفة ثم من علقة ثم من مضغة مخلقة وغير مخلقة لنبين لكم ونقر في الأرحام ما نشاء إلى أجل مسمى ثم نخرجكم طفلا ثم لتبلغوا أشدكم ومنكم من يتوفى ومنكم من يرد إلى أرذل العمر لكي لا يعلم من بعد علم شيئا وترى الأرض هامدة فإذا أنزلنا عليها الماء اهتزت وربت وأنبتت من كل زوج بهيج
هي মানৱ জাতি যদি তোমালোকে পুনৰুত্থান সম্পৰ্কে সন্দেহত আছা তেন্তে জানি থোৱা আমি তোমালোকক সৃষ্টি কৰিছোঁ মাটিৰ পৰা তাৰপিছত শুক্ৰকীটৰ পৰা তাৰপিছত ৰক্তপিণ্ডৰ পৰা তাৰপিছত পূৰ্ণাকৃতি অথবা অপূৰ্ণাকৃতি মাংসপিণ্ডৰ পৰা যাতে আমি বিষয়টো তোমালোকৰ ওচৰত সুস্পষ্টৰূপে প্ৰকাশ কৰি দিব পাৰোঁ আমাৰ ইচ্ছা অনুসৰি শুক্ৰকীটক এটা নিৰ্দিষ্ট সময়ৰ বাবে মাতৃগৰ্ভত স্থিত ৰাখোঁ তাৰপিছত আমি তোমালোকক শিশুৰূপে উলিয়াই আনো যাতে তোমালোকে প্ৰাপ্ত বয়সত উপনীত হ'ব পাৰা তোমালোকৰ মাজৰ কিছুমানক আগতেই মৃত্যু দিয়া হয় আকৌ আন কিছুমানক বুঢ়া বয়সৰ জৰাজীৰ্ণ অৱস্থালৈ প্ৰত্যাৰ্পণ কৰা হয় যাৰ ফলত সি জনাৰ পিছতো একো নজনা হৈ পৰে তুমি দেখা পোৱা যে ভূমিডৰা শুকান হৈ পৰি আছে তাৰপিছত আমি তাত পানী বৰ্ষণ কৰোঁ ফলত সেই ভূমি সজীৱ হৈ ঠন ধৰি উঠে আৰু সকলো ধৰণৰ সুদৃশ্য উদ্ভিদ উৎপন্ন হয়